এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা 433টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক 15 দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ গোপচাৰৰ 265 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলীকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু দখলীকৃত ভূমি সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱা পৰ্যন্ত অভিযান চলাই থকা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কইনাধাৰাত এখন সংবাদমেল সম্বোধন কৰিব। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ সৈতে হোৱা আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস উদযাপন কৰা হয়। তদুপৰি সমাজৰ প্ৰতি জ্যেষ্ঠসকলৰ অৱদানক এই দিৱস পালনেৰে স্বীকৃতি দিয়াৰ প্ৰয়াস কৰা হয়। ভাৰতত এই দিৱস পালনে বিশেষ গুৰুত্ব বহন কৰিছে। 2020 চনত জনসংখ্যা সম্পৰ্কীয় এটা জৰীপৰ তথ্য অনুসৰি 2031 চনলৈ দেশৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা 193 নিযুতৰো অধিক হ'বগৈ। 2011 চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা আছিল 103 নিযুত। মুঠ জনসংখ্যাৰ ভালে সংখ্যক লোক জ্যেষ্ঠ নাগৰিক হোৱা হেতুকে ভাৰতত এই লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অটল বায়ু অভ্যোদয় যোজনা চমুকৈ অব্যয়ৰ অধীনত গৃহহীন জ্যেষ্ঠ নাগৰিকৰ বাবে আশ্ৰয়গৃহ আৰু স্মৃতিভংগ ৰোগত আক্ৰান্ত জ্যেষ্ঠ নাগৰিকৰ বাবে যতন গৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সহযোগত এই লোকসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বিত্তীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে জ্যেষ্ঠজনলৈ সন্মান জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকলক সমাজৰ বটবৃক্ষস্বৰূপ বুলি অভিহিত কৰিছে। তেওঁ কয় যে জ্যেষ্ঠ নাগৰিকসকলৰ জ্ঞান, অভিজ্ঞতা, দিহা পৰামৰ্শই জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰি তোলে আৰু জীৱনৰ বাটত আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। অসম আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতক পৰিচৰ্যা গোট NICU-ত এটি 15 দিনীয়া নৱজাতকৰ মৃত্যু সংক্ৰান্তত আটক কৰা NICU-ৰ ভাৰপ্ৰাপ্ত নাৰ্ছ ভানুপ্ৰিয়া মিছঙক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তদন্ত কমিটীয়ে আজি ভঙাগড় থানালৈ আহি ঘটনাটো চালি জাৰি চাব। পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰ আৰু হিমান্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱগোস্বামী পৰিচালিত নাট অম্বিকাগিৰি অগ্নি অনিৰ্বাপিত একুৰা জুই মঞ্চস্থ কৰা হয়। গুৱাহাটীৰ পূৰ্বৰংগ গোষ্ঠীয়ে পৰিৱেশন কৰা এই নাটখনত স্বাধীনতা সংগ্ৰামীৰূপে অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিপ্লৱী চেতনা আৰু বীৰগাথাক সুন্দৰভাৱে মঞ্চস্থ কৰা হয়। বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি, বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ 23 আগষ্টৰ নিশা 8:02 দৃষ্টিপাতত লগ পাব একালত সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত খেলোৱা হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত 16 বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গ'ল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতেই ইষ্ট বেংগলৰ আনোৱাৰ আলীয়ে সমতা স্থাপন কৰে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং FC-ক 1-0 গ'লত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 1:40